কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। সমগ্ৰ ৰাজ্যতে আজি পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে এইবাৰৰ ৰাজ্যৰ অধিকাংশ লোকেই মাটিৰ চাকি জ্বলাই দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু বিভিন্ন ৰঙীন বিজুলী বাতিৰে ৰাজ্যৰ চহৰ নগৰৰ বাসগৃহসমূহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ পোহৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীতো পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু দীপাৱলী পালন কৰা হৈছে। মহানগৰখনৰ ভালেমান লোকৰ বাসগৃহৰ সন্মুখ আৰু দোকান পোহাৰৰ সন্মুখত শাৰী শাৰী কলগছ ৰোপণ কৰি বন্তিৰে চৌপাশ উজ্বলাই তোলা হৈছে। বিভিন্ন ঠাইত থকা কালী মন্দিৰসমূহৰ লগতে আন কেতবোৰ ঠাইত কালী পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যপালগৰাকীয়ে আজি গুৱাহাটীৰ নাৰেঙ্গী সেনা ছাউনীত উপস্থিত হৈ সেনাবাহিনীৰ বিষয়া আৰু জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। সেনাবাহিনীৰ লোকসকলৰ সৈতে তেওঁ মত বিনিময় কৰাৰ লগতে মিঠাইও বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমূহ অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পোহৰৰ এই উৎসৱে সকলোৰে জীৱন আলোকময় কৰি তুলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কামনা কৰে। সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণক লৈ আজি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত, অভিনেতা প্ৰাঞ্জল শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, সংগীত শিল্পী পুলক বেনাৰ্জীকে ধৰি সমিতিখনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকেৰে হোৱা কথা বাৰ্তাত গৰিমা গাৰ্গে কয় যে জুবিন গাৰ্গক নৱপ্ৰজন্মৰ আগত চিনাকি কৰি দিব পৰাকৈ সকলো সমল সমাধি ক্ষেত্ৰত থাকিব লাগিব। জুবিন গাৰ্গে প্ৰকৃতিক অন্তৰেৰে ভাল পাইছিল বুলি উল্লেখ কৰি গৰিমা গাৰ্গে কয় যে সমাধি ক্ষেত্ৰখনো প্ৰাকৃতিক পৰিৱেশৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগিব। অৱশ্যে সোণাপুৰৰ সেই সমাধি ক্ষেত্ৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাতকৈ জুবিন ক্ষেত্ৰ হিচাপে পৰিচিত হোৱা পুনৰ পঢ়ি দিছো অৱশ্যে সোণাপুৰৰ সেই সমাধি ক্ষেত্ৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাতকৈ জুবিন ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাটোহে বিচাৰিছে গৰিমা গাৰ্গে। তেওঁ কয়
জুবিনক তাত আমি জীয়াই ৰাখিব লাগিব আৰু প্ৰথম এটা অনুৰোধ মই সকলোকে কৰিছিলো যে তাত কোনো সমাধি স্মৃতি ইত্যাদি শব্দবোৰ জড়িত হৈ নাথাকে, কাৰণ জুবিন সকলোৰে মাজত জীয়াই ৰখাৰহে আমাৰ ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিন আমাৰ মাজত জীয়াই ৰখাৰ এটা প্ৰচেষ্টা, গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক জুবিন ক্ষেত্ৰ হওক আৰু তাত কোনো ধৰণৰ সমাধি বা স্মৃতি শব্দবোৰ আমি যোগ নকৰো। ভাবিছো এনেকে আমি পাৰো বহুত কেইটা বস্তু আমি তেনেকে ৰাখিছো জুবিনে ব্যৱহাৰ কৰা বস্তু বহুতখিনি, গতিকে আমি যিমান পাৰো এতিয়া যিমান আমাৰ হাতত আছে সকলোখিনি আমি তাত ৰাখিম।
অহা ডিচেম্বৰ বা জানুৱাৰীৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীয়ে আজি এই কথা সদৰি কৰে। ইপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোটৰ ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত গোটৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সকলো অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে। বাক্সা জিলাৰ নিকাশী কাৰাগাৰত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই জনোৱা মতে হিংসাত্মক ঘটনাৰে জড়িত মুঠ 11 লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 15 অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। দুই অভিযুক্তক কঢ়িয়াই নিয়া গাড়ীলৈ লক্ষ্য কৰি একাংশ লোকে শিলগুটি নিক্ষেপ কৰাৰ লগতে আৰক্ষীলৈও সেই সময়ত শিল নিক্ষেপ কৰিছিল। ইয়াৰ পিছতেই পৰিস্থিতি অধিক অৱনতি ঘটে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে সম্প্ৰতি বাক্সা জিলাৰ পৰিৱেশ স্বাভাৱিক হৈছে যদিও জিলাখনত BNSSৰ 163 ধাৰা অব্যাহত আছে। হিংসাত্মক ঘটনাৰে জড়িত প্ৰত্যেকজন লোকক চিনাক্ত কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে চিনাক্ত কৰা প্ৰতিজন লোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।